নমস্কাৰ। দুৰ্যোগ ব্যৱস্থাপনা আৰু পূৰ্বপ্ৰস্তুতি সম্পৰ্কীয় বিশেষ অনুষ্ঠান সাৰথিলৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰ জৰিয়তে দুৰ্যোগ ব্যৱস্থাপনা আৰু ইয়াৰ বাবে ল'বলগীয়া পূৰ্বপ্ৰস্তুতিৰ বিষয়ে আমি শ্ৰোতাসকলক জনাবলৈ চেষ্টা কৰিম। আমাৰ গুৱাহাটী মহানগৰী আৰু ইয়াৰ দাঁতি কাষৰীয়া বিভিন্ন অঞ্চল দুৰ্যোগৰ সন্মুখীন হৈ আছে। গতিকে সেই সমস্যাসমূহৰ বিষয়ে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ বাবে ল'বলগীয়া সাৱধানতাৰ বিষয়েও জনাবলৈ চেষ্টা কৰিম। প্ৰিয় শ্ৰোতা, সাৰথি অনুষ্ঠানটিৰ আজিৰ খণ্ডটিত আমি আলোচনা কৰিবলৈ লোৱা বিষয়টি হৈছে গৰাখহনীয়া।
শ্ৰোতাসকল, বাৰিষা আহিলেই নৈপৰীয়া বাসিন্দাসকল শংকিত হৈ পৰে, কিয়নো বাৰিষা মানেই মুষলধাৰ বৰষুণৰ আগমন, আৰু বৰষুণৰ লগে লগেই বাঢ়ি যায় নদীৰ পানী। নদীৰ পানীৰ চাপ বৃদ্ধি হোৱাৰ ফলত সৃষ্টি হয় গৰাখহনীয়াৰ। এই গৰাখহনীয়াৰ ফলত নৈৰ পাৰৰ বাসিন্দাসকলে জীয়াতু ভুগিবলগীয়া হয়।
আমাৰ অসমত মহাবাহু ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াৰ কবলত পৰি হাজাৰ হাজাৰ লোকে ঘৰ দুৱাৰ সা সম্পত্তি হেৰুৱাই অঘৰীৰ দৰে জীৱন যাপন কৰিবলগীয়া হয়। গৰাখহনীয়াৰ ফলত মৃত্যুমুখত পৰা লোকৰ উদাহৰণো বহুতো আছে। নদীৰ গৰাখহনীয়া বাৰু কিয় হয়, এই সম্পৰ্কে জানিবলৈ আমি কথা পাতিছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেক্টৰ অধ্যাপক হৰিপ্ৰসাদ শৰ্মা ছাৰৰ সৈতে।
গৰাখহনীয়া হৈছে এটা প্ৰাকৃতিকভাৱে হোৱা দুৰ্যোগ। বাৰিষা কালত যেতিয়া নৈৰ পানী বেছি হয়, তেতিয়া সেই পানী আহি যেতিয়া পাৰত যেতিয়া খুন্দা মাৰে, সেই পাৰৰ লাহে লাহে খহনীয়াৰ আৰম্ভণি হয়। আৰু বিশেষকৈ যেতিয়া তাত এটা ভাঁজ থাকিব নৈৰ গতিত, সেই ভাঁজখিনিতেই খহনীয়া হোৱা বেছি খহনীয়া হোৱা দেখা যায়। আৰু নৈখনৰো তেনেকুৱা, নৈৰ পানীৰ যিটো গতিবেগ তাত বৃদ্ধি হয়, আৰু গতিবেগ বৃদ্ধি হোৱাৰ লগে লগে গৰাখহনীয়াৰ যিটো প্ৰকোপ সেইটো বাঢ়ি যায়।
ব্ৰহ্মপুত্ৰৰ কালৰূপৰ ফলত প্ৰত্যেক বছৰে নদীৰ বুকুত জাহ গৈছে বহুতো কৃষিভূমি। খহনীয়াৰ কবলত পৰি চিনচাপ নোহোৱা হৈছে বহুতো গাঁৱৰ, আৰু এনেকুৱা সময়ত ভুক্তভোগীসকলো নীৰৱ দৰ্শক হিচাপে মাথো চাই থাকিবলগীয়া হৈছে, যেন তেওঁলোকৰ কৰিবলগীয়া বা ক'বলগীয়া একোৱেই নাই।
গৰাখহনীয়াৰ কবলত পৰি ঘৰ বাৰী হেৰুৱাই দীৰ্ঘদিন ধৰি মুকলি আকাশৰ তলত, মথাউৰিৰ গছৰ তলত, আনৰ মাটিত নাইবা চহৰৰ নলা নৰ্দমাৰ কাষত দুৰ্গন্ধময় পৰিৱেশত জীৱ জন্তুৰ দৰে য'ত ত'ত বহুতো লোকে প্ৰত্যেক বছৰেই এনেকৈ জীৱন যাপন কৰিবলগীয়া হয়। এনেদৰে গৰাখহনীয়া অব্যাহত থাকিলে ভৱিষ্যতে আৰু বহুতো অঞ্চল লুইতৰ বুকুত বিলীন হৈ যাব। এই গৰাখহনীয়া ৰোধ কৰাৰ কিবা উপায় আছেনে?
এই গৰাখহনীয়াৰ পৰা নিস্তাৰ পাবৰ কাৰণে কি কৰা হয়, আগতে তাত নদীত মাথাউৰি দিছিলে, আৰু মাথাউৰিটো যেতিয়া আমি দেখিলোঁ যে সি খহনীয়া ৰোধ কৰিব নোৱাৰে, আচলতে তাত কি কৰে, বৃক্ষৰোপণ কাৰ্যসূচী বেছি কৰি ল'ব লাগিছিল। কাৰণ সেই বৃক্ষবিলাকে বা সেই গছ গছনিয়ে মাটিখিনিক বৰ খামুচি মাৰি ধৰি থাকে, আৰু এই খহনীয়া ৰোধ কৰাত ই সহায়ক হয়। কেতিয়াবা প্ৰাকৃতিক কাৰণৰ উপৰিও মানৱ সৃষ্ট কাৰণো থাকে। এনেকুৱা দেখা যায় অঞ্চল বিশেষে যে নৈৰ এটা পাৰৰ মানুহে আনটো পাৰত খান্দি দিয়ে, তেতিয়া সেইফালেহে বানপানী হোৱা দেখা যায় বা খহনীয়া বেছি হোৱা দেখা যায়। গতিকে কোনো ক্ষেত্ৰত বা নৈৰ পাৰত যদি ডাঙৰ বৃহৎ ইণ্ডাষ্ট্ৰি যদি কৰি দিয়া যায়, বা কিবা কাৰণত যদি নৈৰ পাৰত বেলেগ কাম যদি কৰা যায়, খান্দি দিয়া যায়, তেতিয়াহ'লে সেই মাটিখিনি সদায় পৰিস্থিতি বাঢ়ি যায়, আৰু তেতিয়া কি হয়, খহনীয়া সেই ঠাইত বেছি হয়। আৰু আঠালেটীয়া মাটি নহয়, যেতিয়া বালিচৰ মাটি হয়, তেতিয়া খহনীয়া সদায় উন্নতকৈ বেছি হয়। গতিকে এই ৰোধ কৰাৰ এটাই উপায় যে তাত কংক্ৰিটাইজেশ্যন এটা উপায়। দুই নম্বৰ, মানুহৰ মাজত সজাগতা লাগিব, যিহেতু গৰাখহনীয়াৰ কোনো আগজাননী নাথাকে, কিন্তু মানুহে বুজি পায় কোনখিনিত গৰাখহনীয়াৰ সম্ভাৱনীয়তা বেছি। য'ত সম্ভাৱনা বেছি, সেই ঠাইৰ পৰা মানুহক সোনকালে আঁতৰাই আনি নিৰাপদ ঠাইত ৰখাৰ ব্যৱস্থা কৰিব লাগে, বিশেষকৈ বাৰিষা কালত। আৰু মানুহে সদায় সাৱধানতা অৱলম্বন কৰিবই লাগিব। প্ৰাকৃতিক দুৰ্যোগৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কিছু পৰিমাণে হ'লেও নিজেও সদায় সজাগ থাকিব লাগে, আৰু লাগতিয়াল যিখিনি বস্তু বাহিনী সেইখিনি লগত ৰখাটো উচিত। আৰু যে আগজাননী দিয়াৰ কাৰণে কিন্তু আমাৰ এতিয়া আমাৰ যিটো টেকন'লজি আগবাঢ়ি গৈছে, গতিকে নৈৰ বৰা খহনীয়াৰ যিটো আগজাননী, এই আগজাননী দিব পৰা কিন্তু যায়। আৰু তাতোকৈ ডাঙৰ কথা যে বৃক্ষৰোপণ কাৰ্যসূচী যাতে আৰু বৃহৎ ৰূপত যাতে আমি আগবঢ়াই নিব পাৰোঁ, সেইটোৰ কাৰণে সততে আমি যত্নপৰ হোৱা উচিত।
শ্রোতাসকল, এই মুহূর্তে আমার সৈতে ফোন লাইনত আছে অসম দুর্যোগ ব্যবস্থাপনা প্রাধিকরণের প্রজেক্ট অফিসার ডক্টর রাজীব দত্ত। স্যার, আজি আমার অনুষ্ঠান আপনার জানিব বিচাৰিছো, গড়া খহনীয়ার সময়ত আমি কেনে ধরনের সাবধানতা লব লাগে আৰু এই সমস্যাটো ৰোধ কৰিবৰ বাবে আপনাদের কেনেকুৱা ধরনের ব্যবস্থা হাতত লৈছে, সেই বিষয়ে কিছু কথা।
গড়া খহনীয়াত আপোনাৰ ৰোধ কৰিবলৈতো আমাৰ চৰকাৰে এই মানে যিটো চৰকাৰী ডিপাৰ্টমেণ্ট আছে জল সম্পদ বিভাগ, মাথাউৰিকেইটাতো মনিটৰ কৰি থাকে। গতিকে আৰু বাকী তাৰমানে আমাৰ ৰাইজৰ ফালৰ পৰা যোনটো সাৱধানতা ল'ব লগা সেইটো হ'ল যে আমাৰ যোনটো মাথাউৰি থাকে ন, মাথাউৰি মানে ৰিভাৰ্ছ ছাইডত কেতিয়াও ঘৰ কনষ্ট্ৰাকশ্যন কৰিব নালাগে। মানে মাথাউৰিটো মানে ৰিভাৰ্ছ ছাইডত থাকে, মাথাউৰিটো বাহিৰ ফালে মানে ঘৰ কনষ্ট্ৰাকশ্যন কৰাত তেওঁলোকে ৰিচিব লাগে। মানে আমাৰ বহুত মানুহে আমাৰ দেখা যায় নদী কাষৰীয়া যোনখিনি মানুহ থাকে বহুতৰ মানে এম্বেগমেণ্টৰ ভিতৰত হ'লে মানে ৰিভাৰ ছাইডত ঘৰ বনোৱা আমি দেখা পাওঁ। কিন্তু আমি বনাই দিব লাগিব আৰু আমাৰ মানুহকো বুজাব লাগিব যে তাৰ পৰা আমাৰ যোনটো বিপদ হ'ব পাৰে, বিপদপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। তাৰমানে কি পানী বাঢ়িলে তাৰমানে আল্টিমেটলি তেওঁলোকৰ চয় নহয়, গতিকে আমি ৰিভাৰ ছাইডত কেতিয়াও মানে ভিতৰত মানে সেই ঘৰ বনাবলৈ আমি হেৰি কৰিব দিব নালাগে, পাৰ্মিশ্যন দিব নালাগে। এণ্ড দেট থিং শ্বুড বি ভেৰি ৱেল আমাৰ ডিষ্ট্ৰিক্ট অথৰিটিৰ ফালৰ পৰা আমাৰ যথেষ্ট আমি কথাবোৰ জনাইছো আৰু যে কেনেকুৱা কোনো বিপদ হ'ব পাৰে। গতিকে
হয়, আৰু আমাৰ সাধাৰণ লোকৰো কিছুমান দুখ আছে।
হয়, তাৰমানে আমি এতিয়া মানুহক মানে ভালকে বুজাবলৈ আমি বুজাইছো যে ধৰক এতিয়া নতুন এটা কমিটি এখন আছে গাঁৱে গাঁৱে প্ৰত্যেক ৰেভিনিউ ভিলেজতে মানে ভিলেজ লেণ্ড মেনেজমেণ্ট এণ্ড কনজাৰ্ভেশ্যন কমিটি বুলি এখন কমিটি গঠন কৰি দিয়া হৈছে হা চৰকাৰৰ ফালৰ পৰা। তো এই কমিটিখনত তাৰমানে গাঁওবুঢ়া এজন মেম্বাৰ ছেক্ৰেটাৰী হিচাপে থাকে আৰু এনেই মানে বয়োজ্যেষ্ঠ ডাঙৰ মানুহ এজন তাতে মানে প্ৰেচিডেণ্ট হিচাপে লোৱা যায়। গতিকে এই কমিটিখনে মানে দে উইল লুক ইন টু দ্য কনজাৰ্ভেশ্যন অফ গভৰ্ণমেণ্ট লেণ্ড লাইক এই যে ভিজিয়াৰ পিজিয়াৰ থাকে যে এপাৰ্ট ফ্ৰম দেট ৱেট লেণ্ড জলাশয় এইবিলাক তাৰমানে কেনেকে প্ৰটেক্ট কৰিব পাৰি, প্ৰিজাৰ্ভ কৰিব পাৰি, সেই তাৰ ওপৰত তেওঁলোকে সেইটো বিবেচনা কৰি পেলাই ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে আমি কেনেকে মাটি বচাই ৰাখিব পাৰোঁ সেইবিলাকৰ ওপৰত তেওঁলোকে চিন্তা ধাৰা কৰিব মানে। আৰু মানে ধৰক এতিয়া গোটেই গাঁওখনৰ 100% মাটি আপোনাৰ ধৰক 60% উইল বি ৰিজাৰ্ভ ফৰ কাল্টিভেশ্যন অফ ক্ৰপছ। তেওঁলোকে সেইটো ডিচাইড কৰে যাতে পিছত তেওঁলোকে দেখিব যে গাঁৱৰ মানুহে এই 60% মাটিৰ পৰা তেওঁলোকে বিক্ৰী নকৰে, বেলেগ কামত ব্যৱহাৰ নকৰে, তেওঁলোকে চাব তাৰমানে এই কমিটিখনে লেটছ হোপ ইটছ এ নিউ ইনিচিয়েটিভ ফ্ৰম দ্য গভৰ্ণমেণ্ট মানে আমি এইটো ভালকে মনিটৰ কৰিলে দেট উইল বি এ বিগ এচিভমেণ্ট ফৰ আছ
ছাৰ আপোনাক ধন্যবাদ জনাইছো গৰাখহনীয়াৰ বিষয়ে আৰু আলোচনা কৰিম কিন্তু আহকচোন এইখিনিতে বৰুৱাৰ ঘৰতনো কি হৈ আছে চাই আহোঁ
হেৰা কি হ'ল তোমাৰ হয়নে নকোৱা কিয় হা কোৱাচোন কোৱা কোৱা কি হৈছে হা ইমানকৈ কান্দিছা
আমাৰ গাঁৱৰ ঘৰটো যে নদীতে জাহ যাব এতিয়া জানানে
কিয়
কিয় মানে যোৱাবাৰ দেখা নাছিলা আমাৰ কাষৰ চুবুৰীটো গোটেই চুবুৰীটো এতিয়া নদীৰ বুকুত
বৰ বেয়া কথা হ'ল তোমাক প্ৰথম প্ৰথম ভাল পাওঁতে যিডাল গছৰ গুৰিত আমি প্ৰায়েই লগ হৈছিলোঁ সেইডালো নাই এতিয়া আৰু কাষৰ যে হাবিখন সেই হাবিখনতেই তোমাক ওঠত প্ৰথম বৰলে কামুৰিছিল ন
এইডাল হ'ব আৰু মই ইফালে কান্দি মৰিব লাগিছোঁ ঘৰটো উচন হোৱাৰ বেজাৰত মোৰ অন্তৰখন দৈ গৈছে এওঁৰ আকৌ ৰোমাঞ্চ শেষেই নহয় আচল কথাটো হ'ল তুমি এইবোৰ উপলব্ধি কৰিবই নোৱাৰা
ঔৰা আচল কথাটোকে ক'বলৈ লৈছোঁ শুনা সেই গছডাল আৰু হাবিখন যেতিয়া মানুহে কাটি খাস্তাং কৰিছিল তেতিয়া কোনোবাই কিবা উপলব্ধি কৰিছিল নে হে উপলব্ধি কৰিছিলোঁ এই অমুকাই বৰুৱাই মই উপলব্ধি কৰিছিলোঁ আৰু হকা পধাও কৰিছিলোঁ কিন্তু তাৰপিছতো কোনেও নুশুনিলে বৰং তোমাৰ গাঁৱৰ সেই এক নম্বৰ ঠিকাদাৰটো সমাজ সেৱকৰ মুখা পিন্ধা সি মোৰ কলাৰত ধৰিছিল কেইবাবছৰো পাৰ হৈ গ'ল ৰাইজে যদি সেই হাবিখনৰ গুৰুত্ব তেতিয়াই বুজিলেহেঁতেন চোৱা আমি প্ৰকৃতিৰ প্ৰলয়বোৰক বাধা দিব নোৱাৰোঁ সঁচা কিন্তু প্ৰকৃতিৰ অপকাৰ নকৰাকৈতো থাকিব পাৰোঁ প্ৰকৃতিক ভাল পাবলৈতো শিকিব পাৰোঁ
কিন্তু আমাৰ ঘৰখনৰ কি হ'ব এতিয়া
চিন্তা নকৰিবা দেহা সম্প্ৰতি মাহঁতক মই ইয়ালৈকে লৈ আহিম
তুমি সঁচাই কৈছাতো
মিছা ক'বলৈ মোক বৰলে কামোৰা নাই নহয়
এইডালৰ চুপতিয়ে শেষ নহয়
শ্ৰোতাসকল গৰাখহনীয়া বৃদ্ধি হোৱাৰ এটা প্ৰধান কাৰণ হৈছে গছ গছনি ধ্বংস জনসংখ্যা বৃদ্ধিৰ ফলত যধে মধে গছ গছনি কাটি মানুহে ঘৰ বনাবলৈ লোৱাৰ ফলত এই সমস্যা বহুগুণে বৃদ্ধি পাইছে বুলি ক'ব পাৰি সেয়েহে গৰাখহনীয়া হোৱাৰ সম্ভাৱনা থকা অঞ্চলত অধিক পৰিমাণে গছ গছনি ৰোৱাৰ ব্যৱস্থা কৰিব লাগে যাতে গছেই ভূমিভাগক খামুচি ধৰি ৰাখিব পাৰে খহনীয়া হোৱাৰ অঞ্চলত পকাৰ বান্ধ বা গোজ দি খহনীয়া ৰোধ কৰিব লাগে
গৰাখহনীয়া এটি প্ৰাকৃতিক দুৰ্ঘটনা নদীৰ পানী বৃদ্ধি হ'লে আৰু নদী কাষৰীয়া মাটি কোমল হ'লে গৰাখহনীয়াৰ পৰিমাণ বৃদ্ধি পায় কিন্তু এই সমস্যা বৃদ্ধি কৰাত আমাৰ মাজৰ কিছুমান লোকৰো হাত আছে কিছুমান অবৈধ চক্ৰই নদীৰ পাৰৰ মাটি খনন কৰি মাটি বিক্ৰী কৰে বুলি জনা গৈছে ইয়াৰ ফলত নৈপৰীয়া অঞ্চলৰ লোকসকল গৰাখহনীয়াৰ আশংকাত ভুগিছে গতিকে শেষত ক'ব পাৰি যে আমি সজাগ হ'ব লাগিব আৰু গৰাখহনীয়া ৰোধ কৰিবলৈ চেষ্টা কৰিব লাগিব ইমানপৰে শ্ৰোতাসকলে ৰেডিঅ' লুটৰ দ্বাৰা প্ৰচাৰিত সাৰথি অনুষ্ঠানটি শুনিলে এই অনুষ্ঠানটিৰ উদ্দেশ্য হৈছে দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কে জনমানসত সজাগতাৰ সৃষ্টি কৰা আমাৰ এই অনুষ্ঠানটি ডক্টৰ অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ সৌজন্যত আৰু অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত প্ৰস্তুত কৰা হৈছে
প্ৰিয় শ্ৰোতা সাৰথি অনুষ্ঠানটি শুনি আপুনি কেনে পালে তাক জনাবলৈ নাপাহৰিব আমাক জনাবলৈ আপুনি 8811092674 এই নম্বৰলৈ মেছেজ কৰিব পাৰে radiolit@gmail.com ইয়ালৈ ইমেইল কৰিব পাৰে অথবা ফেচবুকৰ ৰেডিঅ' লুইটৰ পেজতো আপুনি আপোনাৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰে আপোনাৰ বহুমূলীয়া মন্তব্যৰ বাবে আমি বাট চাই ৰ'ম